লোক অধ্যায় দহ। এইবোৰ কথাৰ পাছত প্ৰভুৱে আন শত্ৰুজনক নিযুক্ত কৰি তেওঁ যি যি নগৰ আৰু ঠাইলৈ যাব সেই সেই ঠাইলৈ দুজন দুজনকৈ নিজৰ আগেই পঠালে আৰু তেওঁবিলাকক ক'লে,
শস্য সৰহ কিন্তু বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠিয়াই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। তোমালোক যোৱা, চোৱা ৰাং কুকুৰৰ মাজৰ মেৰ পোৱালিৰ স্বৰূপ তোমালোকক মই পঠাইছো। তোমালোকে মোনা বা জুলুঙা বা পাদুকা নলবা আৰু বাটত কাকো নমস্কাৰ নকৰিবা। আৰু যিকোনো ঘৰত তোমালোকে সোমোৱা তাত প্ৰথমতে কবা, এই ঘৰৰ কুশল হওক। যদি তাত কুশলৰ পাত্ৰ থাকে তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকিব, কিন্তু যদি নাই তেন্তে তোমালোকলৈ উলটি আহিব। আৰু তেওঁলোকে যি দিয়ে তাক ভোজন পান কৰি সেই ঘৰতে থাকিবা, কিয়নো বনোৱা তাৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা, আৰু কোনো নগৰ সোমালে মানুহবিলাকে যদি তোমালোকক গ্ৰহণ কৰে তেন্তে তোমালোকৰ আগত যিহকে থয় তাকেই ভোজন কৰিবা। তাত থকা নৰিয়াবিলাকক পুষ্ট কৰিবা আৰু ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ পালেহি বুলি তেওঁবিলাকক কবা। কিন্তু কোনো নগৰ সোমালে মানুহবিলাকে যদি তোমালোকক গ্ৰহণ নকৰে তেন্তে সেই নগৰৰ আলিবাটলৈ গৈ সেই কথা কবা, তোমালোকৰ নগৰৰ যি ধূলিও আমাৰ ভৰিত লাগি আছে তাক তোমালোকলৈ মচি পেলাওঁ, তথাপি ঈশ্বৰৰ ৰাজ্য পালেহি বুলি জানিবা। মই তোমালোকক কওঁ, সেই মহাবিচাৰৰ দিনত সেই নগৰৰ দশাতকৈ চাদুমৰ দশা সহিবলৈ লঘু হ'ব। হাই হাই কৰাচিন, হাই হাই বৈচৈদা, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল সেইবোৰ কাৰ্য তোৰ আৰু চিদুনত কৰা হোৱা হলে তাৰ নিবাসীবিলাকে বহুদিনৰ আগেয়ে চট পিন্ধি চাইত বহি মন পালতালেহেঁতেন। কিন্তু মহাবিচাৰত তোমালোকৰ দশাতকৈ তোৰ আৰু চিদুনৰ দশা সহিবলৈ লঘু হ'ব। আৰু সেই কফৰনাহুম, তুমি স্বৰ্গলৈ তোলা হবানে তুমি নৰকলৈহে পেলোৱা হবা? যিকোনোৱে তোমালোকৰ কথা শুনে তেওঁ মোৰো কথা শুনে, যিকোনোৱে তোমালোকক অগ্ৰাহ্য কৰে তেওঁ মোকো অগ্ৰাহ্য কৰে, আৰু যিকোনোৱে মোক অগ্ৰাহ্য কৰে তেওঁ মোক পঠোৱাজনকো অগ্ৰাহ্য কৰে।
পাছে সেই শত্ৰুজনে আনন্দৰে উলটি আহি ক'লে,
হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হয়।
তেওঁবিলাকক ক'লে,
স্বৰ্গৰ পৰা বিজুলী পৰাৰ নিচিনাকৈ মই চৈতানক পৰা দেখিলো। চোৱা, সাপ আৰু কেঁকুৰা বিচা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলো, তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। তথাপি আত্মাবোৰ যে তোমালোকৰ বশীভূত হয় এই কথাত আনন্দ নকৰি তোমালোকৰ নাম যে স্বৰ্গত লিখা আছে তাৰ নিমিত্তে আনন্দ কৰা।
সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক'লে,
হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গোপুত ৰাখি শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, এইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱাৰ নিমিত্তে তোমাক ধন্যবাদ দিওঁ। মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোক সমৰ্পণ কৰা হৈছে, আৰু পুত্ৰনো কোন তাক পিতৃৰ বাহিৰে কোনেও নাজানে, আৰু পিতৃনো কোন তাক পুত্ৰৰ বাহিৰে আৰু যি কোনোৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেওঁৰ বাহিৰে কোনেও নাজানে।
পাছে তেওঁলোকৰ ফাললৈ ঘূৰি গুপুতে ক'লে,
তোমালোকে যি যি দেখিছা তাক দেখা চকুবোৰ ধন্য, কিয়নো মই তোমালোকক কওঁ যে তোমালোকে যি যি দেখিছা তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে, আৰু তোমালোকে যি যি শুনিছা তাক শুনিবলৈ ইচ্ছা কৰিও শুনিবলৈ নাপালা।
তেতিয়া চোৱা, এজন বিধান পণ্ডিতে উঠি তেওঁক পৰীক্ষা কৰি সুধিলে,
হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম?
তাতে তেওঁ ক'লে,
বিধানত কি লিখা আছে, তুমি কেনেকৈ পঢ়িছা?
তেওঁ উত্তৰ দি ক'লে,
তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।
তেতিয়া তেওঁক ক'লে,
তুমি ঠিক উত্তৰ দিলা, ইয়াকেই কৰা, তেহে জীবা?
কিন্তু তেও নিজকে নির্দোষী করবলে ইচ্ছা করে যীশুক কলে,
মোর সুবুরিয়ানো কোন?
তাতে যীশুয়ে সমিধান দি কলে,
এজন মানুহ জেরুসালেমৰ পৰা জিরিহুলৈ যাওঁতে ডকাইতৰ হাতত পৰিল। তাতে সিহঁতে তেওঁক বিবস্ত কৰি মৰিয়াই আধা মৰাকৈ এৰি গুচি গ'ল। এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল, পাছে তেওঁক দেখি এফলীয়া হৈ গ'ল। সেইদৰে এজন লেবিয়াই সেই ঠাই পাই তেওঁক দেখি এফলীয়া হৈ গ'ল। কিন্তু কোনো এজন চমৰীয়াই যাত্ৰা কৰোঁতে তেওঁৰ সেইখিনি পালেগৈ আৰু তেওঁক দেখি মৰম লাগি তেওঁ ওচৰলৈ গৈ তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁ বান্ধি দিলে, পাছে নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী ঘৰলৈ নি তেওঁক শুশ্ৰূষা কৰিলে। পাঁচদিনা তেওঁ দুটা আধলি উলিয়াই ঘৰৰ গৰাকীক দি ক'লে, এওঁক শুশ্ৰূষা কৰা আৰু যি বেছি খৰচ কৰা মই উলটি আহিলে তাক পৰিশোধ কৰিম। এই তিনিজনৰ মাজত ডকাইতৰ হাতত পৰা সেই মানুহজনৰ কোনজন চুবুৰীয়া বুলি ভাবিছা?
তাতে তেওঁ ক'লে,
যিজনে তেওঁক দয়া কৰিলে তেওঁই।
তেতিয়া যীশুৱে তেওঁক ক'লে,
তুমিও গৈ সেইদৰে কৰা।
পাছে তেওঁলোক যাওঁতে যাওঁতে তেওঁ এখন গাঁৱত সোমাল। তাতে মাৰ্থা নামেৰে এজনী তিৰোতাই তেওঁক নিজৰ ঘৰত আলহীকৈ ৰাখিলে, আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। কিন্তু মাৰ্থাই অনেক আলপৈচান ধৰি ব্যাকুল হৈ তেওঁৰ ওচৰলৈ আহি ক'লে,
হে প্ৰভু, আলপৈচান ধৰিবলৈ মোৰ ভনীয়ে যে মোক অকলেই এৰিলে, ইয়ালৈ আপুনি মন কৰেনে? এতেকে মোক সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।
তাতে প্ৰভুৱে উত্তৰ দি তেওঁক ক'লে,
মাৰ্থা মাৰ্থা, তুমি অনেক বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু প্ৰয়োজনীয় এটাহে। কিয়নো মৰিয়মে সেই উত্তম ভাগ মনোনীত কৰিলে, তাক তেওঁৰ পৰা নিয়া নহ'ব।